Iya, akah bani. Batori hoite moi Homujjol Bharadwaj. Etiar pradhan batori homu hol. Pradhan Mantri Narendra Modi aji Gujaratar unnayanor babe grohon kora bibhinno prokolpor adharshila sthapon koribo. Rashtrapati Srimati Draupadi Murmue aji sandhya Rashtrapati Bhavanot Padma Batahomu pradan koribo. জনজাতীয় লোকসকলৰ সৰ্বাংগীন বিকাশৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে প্ৰকাশ কৰিছে। মণিপুৰত নিৰাপত্তা বাহিনীৰ লোকে ৰাজ্যিক পৰিবহণ নিগমৰ বাছত থকা মণিপুৰ শব্দটো মচি দিয়া কেন্দ্ৰ কৰি জনসাধাৰণৰ প্ৰতিবাদ অব্যাহত আছে আৰু পাঞ্জাব কিংছে IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ শীৰ্ষ দুটা দলৰ মাজত স্থান সুনিশ্চিত কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত আয়োজিত এটা অনুষ্ঠানত গুজৰাটৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। 5,537 কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্পসমূহে নগৰীয়া উন্নয়ন, আন্তঃগাঁথনি, জনসম্পদ ব্যৱস্থাপনা, স্বাস্থ্যসেৱা, ৰাজহসেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰ সামৰি লৈছে। শ্ৰীমোদীয়ে ইয়াৰ লগতে গান্ধীনগৰত গুজৰাটৰ নগৰীয়া বিকাশ যাত্ৰাৰ 20 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এটা বিশেষ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। গুজৰাটক পৰিকল্পিত আন্তঃগাঁথনি, পূৰ্বতকৈ উন্নত প্ৰশাসন ব্যৱস্থা আৰু নগৰ অঞ্চলত বাস কৰা লোকৰ জীৱন ধাৰণৰ মানৰ উন্নয়নৰ জৰিয়তে গুজৰাটৰ নগৰসমূহক বিকশাই তোলাৰ লক্ষ্যৰে ৰাজ্যখনৰ সেই সময়ৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2005 চনক নগৰীয়া বিকাশৰ বৰ্ষ হিচাপে বিশেষ উদ্যমৰূপে ঘোষণা কৰিছিল। সেই উদ্যমৰ 20 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এইবেলিও আজিৰ অনুষ্ঠানত চলিত বৰ্ষটোক শ্ৰীমোদীয়ে নগৰীয়া বিকাশৰ বৰ্ষ হিচাপে ঘোষণা কৰিব। তেওঁ লগতে গুজৰাটৰ নগৰ উন্নয়ন পৰিকল্পনা আৰু ৰাজ্যখনৰ নগৰ অঞ্চলত বায়ুৰ গুণাগুণ উন্নত কৰাৰ লগতে বহনক্ষম জীৱন ধাৰণৰ বাবে ৰাজ্যিক নিকা বায়ু কাৰ্যসূচীও মুকলি কৰিব। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 22,000তকৈ অধিক হিতাধিকাৰীক বাসগৃহ প্ৰদান কৰিব। শ্ৰীমোদীয়ে আজি স্বৰ্ণিম জয়ন্তী মুখ্যমন্ত্ৰী চহেৰী বিকাশ যোজনাৰ অধীনত গুজৰাটৰ স্থানীয় নগৰীয়া সংস্থাসমূহলৈ 3,300 কোটি টকাৰ পুঁজি মুকলি কৰিব। দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি গুজৰাটত উপস্থিত হয়। কালি বিয়লি ভোজত আয়োজিত এটা অনুষ্ঠানত তেওঁ 53,400 কোটিৰো অধিক টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া ভালেমান উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে দাহোৰত 24,000 কোটিৰো অধিক ধনৰ ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া আন ভালেমান উন্নয়নমূলক প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি দাহোৰত ভাৰতীয় ৰেলৱেৰ এটা লোকোমটিভ ইঞ্জিন নিৰ্মাণ কেন্দ্ৰৰ শুভাৰম্ভ কৰে। এই কেন্দ্ৰটোত দেশত ব্যৱহাৰৰ লগতে ৰপ্তানিৰ বাবে 9,000 হৰ্চ পাৱাৰ শক্তি সম্বলিত বৈদ্যুতিক লোকোমটিভ ইঞ্জিন নিৰ্মাণ কৰা হ'ব। তেওঁ লগতে প্ৰকল্পটোত নিৰ্মাণ কৰা প্ৰথমটো বৈদ্যুতিক লোকোমটিভ ইঞ্জিনৰ যাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত পদ্ম বঁটাসমূহ প্ৰদান কৰিব। দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী এই 3টা পৰ্যায়ত প্ৰদান কৰা হয়। শিক্ষা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া তথা অসামৰিক সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে এই বঁটাসমূহ প্ৰদান কৰা হয়। এই বছৰ গণৰাজ্য দিৱসৰ প্ৰাক্ষণত চৰকাৰে 139টা পদ্ম বঁটা ঘোষণা কৰিছিল। ইয়াত 7টা পদ্মবিভূষণ, 19টা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী বঁটা আছে। ইয়াৰ পূৰ্বেও যোৱা 28 এপ্ৰিলত ৰাষ্ট্ৰপতিগৰাকীয়ে চলিত বৰ্ষৰ পদ্ম বঁটা প্ৰদানৰ প্ৰথমটো অনুষ্ঠানত ভালেকেইগৰাকী ব্যক্তিক বঁটাৰে সন্মানিত কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত দেশৰ উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ ফুকন ৰামকৃষ্ণ গাবাইক আদৰণি জনাবলৈ নৈশ ভোজৰ আয়োজন কৰে। নৈশ ভোজত উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি অংশগ্ৰহণ কৰে। ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগৰ ভেটি শক্তিশালী কৰাৰ লগতে প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ প্ৰতিযোগিতামূলক সামৰ্থ্য বৃদ্ধিৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। কালি নতুন দিল্লীত অনুষ্ঠিত DPSUৰ 8ম পৰ্যালোচনা বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই কথা প্ৰকাশ কৰে। এই বৈঠকত অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতীয় সেনাবাহিনীক DPSUকে ধৰি সমগ্ৰ প্ৰতিৰক্ষা উদ্যোগে কৰা সহায় সাহায্যৰ বাবে শ্ৰীসিঙে প্ৰশংসা কৰে। পৰিৱৰ্তিত গোলকীয় ভূ ৰাজনৈতিক পৰিস্থিতি আৰু শেহতীয়া উদ্ভাৱন তথা সংস্কাৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰযুক্তি আৰু গৱেষণাৰ সহায়ত DPSUৰ উৎপাদন সামৰ্থ্য বৃদ্ধি কৰিব লাগিব বুলিও শ্ৰীসিঙে মত প্ৰকাশ কৰে। কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে 2047 চনত অমৃতকালৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ভাৰতীয় বন্দৰ খণ্ডক শক্তিশালী কৰিবলৈ ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণত গুৰুত্ব দিছে। মুম্বাইত কালি জৱাহৰলাল নেহৰু বন্দৰ প্ৰাধিকৰণৰ 37 সংখ্যক জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰি শ্ৰীসোণোৱালে এই কথা প্ৰকাশ কৰে। তেওঁ জৱাহৰলাল নেহৰু বন্দৰ প্ৰাধিকৰণৰ 37 বছৰীয়া সুদীৰ্ঘ সফল যাত্ৰাৰ প্ৰশংসা কৰে। এই বন্দৰটোৱে দেশৰ সৰ্ববৃহৎ কণ্টেইনাৰ বন্দৰ হিচাপে কৃতিত্বৰে কাম কৰি আহিছে। এই বন্দৰটোকো অধিক শক্তিশালী কৰি তুলিবলৈ তেওঁ ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণক আহ্বান জনাইছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। জনজাতীয় লোকসকলৰ সৰ্বাংগীন বিকাশৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে জনজাতীয় লোকসকলৰ আৰ্থ সামাজিক বিকাশৰ বাবে চৰকাৰে বিগত দশকটোত গ্ৰহণ কৰা মূল পদক্ষেপসমূহৰ বিষয়ে প্ৰকাশ কৰি এই লোকসকলৰ উন্নয়নৰ বাবে চৰকাৰৰ নিৰন্তৰ প্ৰয়াসত আলোকপাত কৰে। পি এম জনমন উদ্যমৰ বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে চৰকাৰে দেশৰ 18খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলত বসবাস কৰা সহজে বিপদৰ সন্মুখীন হোৱাৰ আশংকা থকা 75টা জনজাতীয় গোটৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপৰ বাবে 15,000 কোটিতকৈও অধিক ধনৰ আবণ্টন দিয়া বুলি তেওঁ প্ৰকাশ কৰে। জনজাতীয় লোকসকলে যাতে চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰ পৰা সুফল লাভ কৰিব পাৰে তাৰ প্ৰতিও চৰকাৰে দৃষ্টি ৰাখিছে বুলি শ্ৰী ওৰামে জানিবলৈ দিয়ে। মণিপুৰত নিৰাপত্তা বাহিনীৰ লোকে ৰাজ্যিক পৰিবহণ নিগমৰ বাছত থকা মণিপুৰ শব্দটো মচি দিয়া কেন্দ্ৰ কৰি জনসাধাৰণৰ প্ৰতিবাদ অব্যাহত আছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰাজ্যখনৰ গাভালতাবিত নিৰাপত্তা বাহিনীৰ লোকে সাংবাদিকৰ দল কঢ়িয়াই নিয়া ৰাজ্যিক পৰিবহণ নিগমৰ বাছ এখনৰ পৰা মণিপুৰ শব্দটো মচি দিবলৈ বাধ্য কৰা ঘটনা কেন্দ্ৰ কৰি মণিপুৰত সংঘাতৰ সৃষ্টি হৈছিল। গাভালতাবিত সংঘটিত এই ঘটনাৰ পাছতে ৰাজ্যখনৰ পশ্চিম ইম্ফলৰ পৰা অহা বহু লোকে কাৱাইথেলত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ পৰা এই ঘটনা সংক্ৰান্তত ক্ষমাৰ দাবী তোলে। ইপিনে ককমি সমিতিৰ নেতৃত্বত এটা প্ৰতিনিধি দলে এই ঘটনাৰ সবিশেষ আলোচনা কৰিবলৈ কালি সন্ধিয়া নতুন দিল্লীলৈ ৰাওনা হৈছে। প্ৰতিনিধি দলটোৱে আজি মণিপুৰৰ সংঘাতক লৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়ববীয়াসকলক সাক্ষাৎ কৰাৰ কথা আছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে মুম্বাই ইণ্ডিয়ানছক 7 উইকেটত পৰাস্ত কৰে। এই জয়ৰ সুবাদত পাঞ্জাবে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ শীৰ্ষ দুটা দলৰ মাজত নিজৰ স্থান সুনিশ্চিত কৰে। দলটোৱে লগতে অহা বৃহস্পতিবাৰে চণ্ডীগড়ত হ'বলগীয়া প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলৰ বাবেও যোগ্যতা অৰ্জন কৰে। কালিৰ খেলখনত 185 ৰাণৰ জয়ৰ লক্ষ্যৰে খেলি দলটোৱে 18 অভাৰ আৰু 3টা বলত 3টা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্ৰম কৰে। দলৰ হৈ জছ ইংলিছে 73 আৰু প্ৰিয়াংশ আৰিয়াই 62 ৰাণৰ বৰঙণি আগবঢ়ায়। খেলখনত আগবঢ়োৱা অনবদ্য প্ৰদৰ্শনৰ বাবে জছ ইংলিছক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। মুম্বাইৰ মিচেল চেণ্টনাৰে 2টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 184 ৰাণ কৰে। এই জয়ৰ সুবাদত পাঞ্জাবৰ দলটো সম্প্ৰতি পইণ্ট তালিকাৰ শীৰ্ষত আছে। প্লে অফ পৰ্যায়ত মুম্বাই শুকুৰবাৰে এলিমিনেটৰ খেলখনত অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ভাৰতৰ আগশাৰীৰ পেৰা এথলীট মহেন্দ্ৰ গুৰ্জৰে ছুইজাৰলেণ্ডত চলি থকা নটউইল বিশ্ব পেৰা এথলেটিক প্ৰতিযোগিতাৰ পুৰুষৰ F-42 জেভলিন শিতানত 61.17 মিটাৰ দূৰত্বলৈ জেভলিন নিক্ষেপ কৰি নতুন বিশ্ব অভিলেখ সৃষ্টি কৰিছে। এই দূৰত্বৰ জৰিয়তে 27 বছৰীয়া খেলুৱৈগৰাকীয়ে 2022 বৰ্ষত ব্ৰাজিলৰ ৰবাৰ্টো ফ্লৰিয়ানি এডেনিলছনৰ 59.19 মিটাৰ দূৰত্বৰ পূৰ্বৰ অভিলেখ ভংগ কৰে। প্ৰতিযোগিতাত নিজৰ তৃতীয়টো প্ৰচেষ্টাত গুৰ্জৰে এই অভিলেখ সৃষ্টি কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটাসমূহ প্ৰদান কৰিব। জনজাতীয় লোকসকলৰ সৰ্বাংগীন বিকাশৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে প্ৰকাশ কৰিছে। মণিপুৰত নিৰাপত্তা বাহিনীৰ লোকে ৰাজ্যিক পৰিবহণ নিগমৰ বাছত থকা মণিপুৰ শব্দটো মচি দিয়া কেন্দ্ৰ কৰি জনসাধাৰণৰ প্ৰতিবাদ অব্যাহত আছে আৰু পাঞ্জাব কিংছে IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ শীৰ্ষ 2টা দলৰ মাজত স্থান সুনিশ্চিত কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।